এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি, বিভিন্ন দলৰ প্ৰচাৰ অভিযান আৰম্ভ, নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলৰ বিভিন্ন দলত যোগদান আৰু পদত্যাগ অব্যাহত, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান আৰু স্পেনিছ পেৰা বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ প্ৰমোদ ভগত আৰু সুকান্ত কদমৰ মুঠ 3টা সোণৰ পদক অৰ্জন। নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি অন্তিম দিনা বিভিন্ন জিলাত সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হৈছে। প্ৰাৰ্থীসকলে বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব। বিজেপিৰ দিশপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এজিপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে দিশপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওগ তথা এজেপিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মনোনয়ন দাখিল কৰিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিব। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তেওঁক সংগ দিব। গোলাঘাটত অগপৰ সভাপতি অতুল বৰাই, টিংখঙত বিজেপিৰ প্ৰাৰ্থী নোমল বৰাই, নাহৰকটীয়াত তৰংগ গগৈয়ে মনোনয়ন দাখিল কৰিব। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টি নলবাৰী, টিহু আৰু বৰক্ষেত্ৰীৰ বাবে বিজেপি আৰু বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে যাতায়াত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হৈছে। আজি বিজেপিৰ জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই মনোনয়ন দাখিল কৰিব। তেওঁলোকে গৰ্ডন খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যাব। ইপিনে কংগ্ৰেছ দলৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং উপস্থিত থকাৰ কথা। শিলচৰত আজি মনোনয়ন দাখিল কৰিবলগীয়া প্ৰাৰ্থী সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা আখি ৰাণী দাস।
আজি বিধানসভা নিৰ্বাচনৰ বাবে কাছৰ 7টা বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী, কংগ্ৰেছ প্ৰাৰ্থী, অগপ দলৰ মনোনীত প্ৰাৰ্থী আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব। কাছাৰ জিলা প্ৰশাসনে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। ইপিনে শিলচৰৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায়, উধাৰবন্দৰ ৰাজদীপ গোৱালা, লক্ষীপুৰৰ কৌশিক ৰায়, কাঠিগড়াৰ কমলাক্ষ দে পুৰকাষ্ঠ, বৰখোলাৰ কিশোৰ নাথ আৰু ধলাই বিধানসভা সমষ্টিৰ পৰা অমিয়কান্তি দাসে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকিব। অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়া আজি শিলচৰৰ জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰৰ পৰা বিশাল সমদল উলিওৱা হ'ব। আনহাতে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলে পাৰ্ক ৰোডৰ ইন্দিৰা ভৱনৰ পৰা সমদল উলিয়াই কাছাৰ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰিব।
ইপিনে শিৱসাগৰ বিধানসভা সমষ্টিৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই সংবাদমেলযোগে মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত বিয়পি পৰা বাতৰিক লৈ নিজৰ স্থিতি স্পষ্ট কৰি মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। মনোনয়ন দাখিলৰ অন্তিম দিনাৰ বাবে জিলা প্ৰশাসনসমূহেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱা হেঙৰাবাৰী পথত জনসমাগম তথা যান জঁটৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি গণেশগুৰি উৰণ সেতুৰ তলৰ পৰা গণেশগুৰি হেঙৰাবাৰী পথত শোভাযাত্ৰা উলিওৱাত বাধা আৰোপ কৰা হৈছে। তদুপৰি এই সময়ছোৱাত জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদৰ আশে পাশে জনসমাগমতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। যোৰহাট জিলাত আজি পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ কেইবাটাও পথত যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত যোৰহাট চহৰৰ গীতাৰ্থী তিনিআলিৰ পৰা বৰুৱা চাৰিআলিলৈ, ডিচিবি পথ আৰু মছজিদ পইণ্টৰ পৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ পৰা চাৰিআলিলৈকে প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব। উল্লেখযোগ্য যে মনোনয়ন পত্ৰসমূহ কাইলৈ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিভিন্ন দলে ইতিমধ্যে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিজেপিয়ে কাইলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। দলটোৱে প্ৰায় 40 জন তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান চলাব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি জিলাখনৰ হুলুঙাপাৰ অঞ্চলত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীগগৈয়ে কেইবাটাও নামঘৰত আশীষ লয় আৰু অঞ্চলটোৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বিৰোধী মিত্ৰজোঁটে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে বিভিন্ন নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দল একগোট হৈছে, কেতিয়াবা কংগ্ৰেছ দলৰ লগত কিছু ৰাজনৈতিক দল আজি তেওঁলোকে মিত্ৰতা কৰিছে, বা বিভিন্ন সময়ত বিজেপি দলৰ লগত, অগপ দলৰ লগত আজি তেওঁলোকে বিভিন্ন সময়ত মিত্ৰতা তেওঁলোকে সৃষ্টি কৰিছে। কিন্তু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত যিদৰে কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPIM দল, CPIML দল, APHLC দল, আমি গোটেইবোৰ ঐক্যবদ্ধ হৈছো, অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াতকৈ আৰু শক্তিশালী মিত্ৰজোঁট আমি দেখা পোৱা নাই। আটাইতকৈ শক্তিশালী মিত্ৰজোঁট আজিৰ তাৰিখত আমি দেখা পাইছো অসমৰ ভিতৰত।
নলবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী জয়ন্ত মল্লবৰুৱাই কালি বৰপেটা বিধানসভা সমষ্টিৰ বিজেপি আৰু অসম গণ পৰিষদৰ নেতা কৰ্মীসকলৰ সৈতে এখন যৌথ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। এই সভাৰ জৰিয়তে দুয়োটা দলৰ কৰ্মকৰ্তাসকলক ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ আহ্বান জনোৱা হয়। বাক্সাৰ মুছলপুৰৰ জিলা বিজেপি কাৰ্যালয়ত কালি NDA সমৰ্থিত প্ৰাৰ্থীক লৈ বিজেপি আৰু BPFৰ এখন যুটীয়া সংবাদমেল অনুষ্ঠিত হয়। বাক্সা জিলাৰ হালবাৰীত কালি UPPLৰ প্ৰাৰ্থী জোশ্ৰাং ব্ৰহ্মই প্ৰচাৰ অভিযান চলায়। বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 16 দিন বাকী থকা অৱস্থাত প্ৰাৰ্থীসকলৰ বিভিন্ন দলত যোগদান তথা পদত্যাগ অব্যাহত আছে। বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰলুচাই যোৱা নিশা কংগ্ৰেছত যোগদান কৰে। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডঃ ৰঞ্জিত ডেকাই কালি দলৰ প্ৰাথমিক সদস্য পদ তথা সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে। পাঠশালাৰ নিজৰ বাসগৃহত এখন সংবাদমেলযোগে ডঃ ডেকাই এই কথা ঘোষণা কৰে। দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ তেওঁ এই সিদ্ধান্ত লয় বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইপিনে BTCৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজীৱ ব্ৰহ্মই কালি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য পদৰ লগতে ৰাজ্যিক কাৰ্যবাহী সদস্যৰ পৰাও পদত্যাগ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে কালি পঞ্চম তথা অন্তিমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে। দলটোৱে সৰ্বমুঠ 100খন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। এই তালিকা অনুসৰি গোসাঁইগাঁও সমষ্টিত জোচেফ হাস্তা, দতমাত বীৰখাং বড়ো, বিজনীত ৰজতকান্তি সাহা, ভেৰগাঁৱত অঞ্জুলা গৌৰা দৈমাৰী, মাজবাটত নাৰায়ণ অধিকাৰী, হাফলঙত নিৰ্মল লাংথাচা আৰু কাটিগড়ত অমৰচান্দ জৈনক প্ৰাৰ্থিত্ব দিয়া হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি অব্যাহত ৰাখিছে। ডিব্ৰুগড় নিৰ্বাচনী জিলাত কালি আৰু আজি দুদিনীয়াকৈ প্ৰিজাইডিং আৰু প্ৰথম পুলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। কালি এই প্ৰশিক্ষণ কাৰ্যসূচী ডিব্ৰুগড় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীয়ে পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত খোৱাং সমজিলা আয়ুক্ত জয়ন্ত চৰণ উপস্থিত থাকে। ডিব্ৰুগড়ৰ DHSK স্বায়ত্তশাসিত মহাবিদ্যালয়, বাণিজ্য মহাবিদ্যালয়, মনোহৰী দেৱী মহাবিদ্যালয়, ডিব্ৰু মহাবিদ্যালয়, চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক কালি 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতি আৰু টাই আহোম মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আমোলাপট্টি নাট্যমন্দিৰত কালি এই বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি পৰিচালকগৰাকীয়ে কয় যে বৰ্তমানৰ ডিজিটেল যুগত যুৱ প্ৰজন্মই নিজৰ বীৰ পুৰুষসকলক কেৱল চকুৰ আগত নেদেখাৰ বাবেই পাহৰিবলৈ ধৰিছে। তেওঁ লগতে কয় যে মোমাই তামুলী কেৱল সেনাপতিয়েই নাছিল, তেওঁ আছিল আধুনিক অসমৰ এজন দক্ষ সংগঠক। অসমীয়া মহিলাই কাপোৰত ফুল বাচিব পৰা যি গৌৰৱময় পৰম্পৰা আজি বিশ্বজুৰি সমাদৃত, তাৰ মূলতে আছিল বৰবৰুৱাৰ কঠোৰ নিৰ্দেশনা বুলিও পৰিচালকগৰাকীয়ে কালি ভাষণ প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটাত আছে এখন প্ৰশস্তিপত্ৰ, চেলেং, গামোচা, হেংদান, ফাৰু, ফাচু, স্মাৰক আৰু 11,000 টকাৰ চেক। কালিৰ বঁটা প্ৰদান অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকলৰ উপৰি ডিব্ৰুগড় জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড় চহৰৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ সমীপৰ মাইজান বৰহৈকীয়া গাঁৱত ব্ৰহ্মপুত্ৰৰ খহনীয়া পুনৰ বৃদ্ধি পাইছে। কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য বৃদ্ধি পোৱাৰ লগে লগে খহনীয়া আৰম্ভ হৈছে। খহনীয়াৰ ফলত ইতিমধ্যে স্থাপন কৰা জিঅ' বেগৰ ভালেখিনি নদৰ বুকুত জাহ যোৱাৰ বাবে স্থানীয় ৰাইজে পৰিস্থিতি অধিক বেয়াৰ ফালে ঠাল খোৱাৰ আশংকা কৰিছে। ধুবুৰী জিলাৰ অন্যতম সামাজিক সংগঠন কল্পতৰু ধুবুৰীৰ উদ্যোগত আৰু কুৰিৰপাৰ ৰাইজৰ সহযোগত কুৰিৰপাৰ গাঁৱৰ পৰা গাছপাৰালৈ যোৱা পথৰ দুয়োফালে প্ৰায় ডেৰ কিলোমিটাৰ পথত বিভিন্ন ধৰণৰ ফলৰ গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীৰ প্ৰধান উদ্যোক্তা তথা কল্পতৰুৰ সভাপতি সুচিব্ৰত সিনহা চৌধুৰীয়ে জানিবলৈ দিয়া মতে জিলাখনৰ বিভিন্ন ঠাইত ফলৰ গছ ৰোপণ কৰাৰ বাবে কল্পতৰুৰ তৰফৰ পৰা পৰিকল্পনা কৰা হৈছে। এই কাৰ্যসূচীয়ে পৰৱৰ্তী প্ৰজন্মক আশাব্যঞ্জক ফল দিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কালিৰ এই গছপুলি ৰোপণ কাৰ্যসূচীত ধুবুৰীৰ বিশিষ্ট সংগীত শিল্পী ইৰিকা নন্দীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকে অংশ লয়। স্পেইনৰ ভিটৰিয়াত অনুষ্ঠিত স্পেনিছ পেৰা বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ প্ৰমোদ ভগত আৰু সুকান্ত কদমে উল্লেখনীয় প্ৰদৰ্শন আগবঢ়াইছে। প্ৰতিযোগিতাত ভগতে দুটা সোণ আৰু এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে কদমে এটা সোণ আৰু এটা ৰূপৰ পদকেৰে আন্তঃৰাষ্ট্ৰীয় পেৰা বেডমিণ্টনত ভাৰতৰ আধিপত্য প্ৰদৰ্শন কৰিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ নীতেশ কুমাৰে পুৰুষৰ ছিংগলছৰ এছ এল থ্ৰী ফাইনেলত ৰূপৰ পদক লাভ কৰে। মহিলাৰ ছিংগলছৰ এছ এল থ্ৰীত ভাৰতৰ নীৰজে ৰূপৰ পদক জয় কৰে। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
জাগুনৰ কমাণ্ডো শিবিৰত আলফা স্বাধীনৰ আক্ৰমণত চাৰিগৰাকী জোৱান আহত হোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন, দ্য টাইমছ অব ইণ্ডিয়া কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। দৈনিক জনমভূমি কাকতে বাতৰিটো আজি মনোনয়ন দিব গৌৰৱ গগৈ, কেশৱ মহন্ত, হাগ্ৰামা, বদৰুদ্দিন আজমলে শিৰোনামেৰে প্ৰকাশ কৰিছে। ঢেকিয়াজুলিৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যোৱা নিশা ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষৰ বাতৰিৰ দৈনিক অগ্ৰদূত কাকতৰ শিৰোনাম, দুৰ্ঘটনাত থিতাতে নিহত ৰোগীসহ 8, দ্য আছাম ট্ৰিবিউন কাকতেও বাতৰিটো প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিৰ দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি জালুকবাৰীত আৰম্ভ হ'ব। অসমীয়া খবৰ, দৈনিক অসম কাকতৰ লগতে আন আন কাকতসমূহেও এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দেশৰ যিকোনো নিৰ্বাচিত চৰকাৰৰ মুৰববী হিচাপে সৰ্বাধিক দিন কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰিগণিত হৈছে। শ্ৰীমোদীয়ে মুঠ 8,931 দিন কাৰ্যনিৰ্বাহ কৰিছে। এয়া নিয়মীয়া বাৰ্তা আৰু দ্য চেণ্টিনেল কাকতৰ বাতৰি। মধ্যপ্ৰাচ্যৰ যুদ্ধক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ বাতৰিক আমাৰ অসম কাকতে শীৰ্ষস্থান দিছে। এতিয়া হওক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল আৰু মেঘালয়ৰ কিছু কিছু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। একেদৰে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি, বিভিন্ন দলৰ প্ৰচাৰ অভিযান আৰম্ভ, নিৰ্বাচনৰ পূৰ্বে প্ৰাৰ্থীসকলৰ বিভিন্ন দলত যোগদান আৰু পদত্যাগ অব্যাহত, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান আৰু স্পেনিছ পেৰা বেডমিণ্টন প্ৰতিযোগিতাৰ দ্বিতীয় পৰ্যায়ত ভাৰতৰ প্ৰমোদ ভগত আৰু সুকান্ত কদমৰ মুঠ 3টা সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।